وما كان جواب قومه إلا أن قالوا أخرجوهم من قريتكم إنهم أناس يتطهرون.
উত্তৰত তেওঁৰ সম্প্ৰদায় কেৱল এই বুলি ক'লে, এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় এওঁলোক হৈছে এনেকুৱা লোক যিসকলে অতি পবিত্ৰ হ'ব বিচাৰে।